এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ভিডিঅ' কনফাৰেন্সিংযোগে ৰাজ্যখনৰ জিলা আয়ুক্তসকলৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকত তৃতীয় পৰ্যায়ৰ অৰুণোদয়ৰ ফলপ্ৰসূ ৰূপায়ণ আৰু এই অভিযানৰ অগ্ৰগতি সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে বিতংকৈ বুজ লয়। আলোচনাকালত এটিকলি দুটিপাত শীৰ্ষক নতুন আঁচনিখনৰ ৰূপায়ণৰ বিষয়েও স্থান লাভ কৰে। তদুপৰি বিভিন্ন জিলাত থকা চাহ বাগিচাসমূহত স্থায়ী শ্ৰমিক আৰু অস্থায়ী শ্ৰমিকৰ পৰিসংখ্যা তথা চাহ বাগিচাৰ কৰ্মচাৰীৰ সংখ্যা আৰু জিলা পৰ্যায়ত ৰূপায়ণ সমিতি গঠনকে ধৰি কেইবাটাও বিষয় মুখ্যমন্ত্ৰীয়ে আয়ুক্তসকলৰ সৈতে আলোচনা কৰে। দক্ষিণ হালমৰা মানকাছৰ জিলালৈ আহিবলগীয়া কেন্দ্ৰীয় তীখা আৰু গুৰু উদ্যোগ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ভূপতি ৰাজু শ্ৰীনিবাস বাৰ্মাৰ আজিৰ কাৰ্যসূচী বাতিল কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি গুৱাহাটীত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰি কাইলৈ পুৱাৰ ভাগত মানকাছৰলৈ ৰাওনা হ'ব। শ্ৰীবাৰ্মাই হাতিঙিমাৰী জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ মুৰববীৰ সৈতে এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছত তেওঁ জিলাখনত ৰূপায়ণ হৈ থকা জল জীৱন মিছনৰ তিনিখন আঁচনিৰ কাম কাজো পৰিদৰ্শন কৰিব। মন্ত্ৰীগৰাকীয়ে ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তও পৰিদৰ্শন কৰাৰ কথা। বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে আজি কোকৰাঝাৰ জিলাৰ পৰ্বতঝৰা মহকুমাৰ কাজিগাঁও গাৰুপাৰা যুৱ ক্ৰীড়া ক্লাবত আয়োজিত অনুষ্ঠানত 1245টা ভূমিহীন পৰিয়ালক ভূমিৰ অধিকাৰৰ প্ৰমাণ পত্ৰ বিতৰণ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত শ্ৰীবড়োৱে বিটিআৰৰ প্ৰতিটো পৰিয়ালক ভূমি দিয়াৰ বাবে প্ৰশাসন দায়বদ্ধ বুলি উল্লেখ কৰে। তেওঁ কয় যে পৰ্বতজোৰাৰ 1500ৰো অধিক পৰিয়ালক ভূমিৰ অধিকাৰ প্ৰদান ব্যৱস্থাৰে সামৰি লোৱা হ'ব আৰু 10 জুলাইৰ পূৰ্বে তেওঁলোকে এই প্ৰমাণ পত্ৰ লাভ কৰিব। তেওঁ কয় যে ভূমিৰ অধিকাৰ প্ৰদানৰ দ্বিতীয়টো পদক্ষেপ 20 মুঠি দ্বিতীয় পৰ্যায় অহা মাহত আৰম্ভ কৰা হ'ব। ইয়াৰ দ্বাৰা বিটিআৰত ভূমিহীনক ভূমি প্ৰদান প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰা হ'ব বুলি শ্ৰীবড়োৱে উল্লেখ কৰে। এই অনুষ্ঠানত বিটিআৰৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্য আৰু প্ৰশাসনীয় বিষয়া উপস্থিত থাকে। ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰৰ উদ্যোগত আজি চিৰাঙৰ ভাৰত ভূটান সীমান্তৰ মেলেৰিয়া প্ৰৱণ এলেকাৰ জনসাধাৰণৰ মাজত ঔষধযুক্ত আঁঠুৱা আৰু কম্বল বিতৰণ কৰা হয়। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি বামুণগাঁও আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু প্ৰাথমিক চিকিৎসালয়ত মেলেৰিয়া সজাগতা সভা অনুষ্ঠিত হয়। চিৰাং জিলা প্ৰশাসন আৰু স্বাস্থ্যসেৱা বিভাগৰ উদ্যোগত আয়োজিত এই সভাত বঙাইগাঁও শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালক নয়ন কুমাৰ বৰুৱাই মেলেৰিয়া ৰোগৰ পৰা বাচি থাকিবলৈ গ্ৰহণ কৰিব পৰা বিভিন্ন ব্যৱস্থাৰ বিষয়ে জনসাধাৰণক অৱগত কৰে। অনুষ্ঠানত সাংসদ ৰণগৌৰা নাৰ্জাৰী, জয়ন্ত বসুমতাৰী, স্বাস্থ্যসেৱা বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ৰেজাউল কৰিমকে ধৰি অন্যান্য চিকিৎসক আৰু কৰ্মচাৰীসকল উপস্থিত থাকে। উল্লেখযোগ্য যে বঙাইগাঁও শোধনাগাৰৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত জিলা স্বাস্থ্য বিভাগক 22,000 কম্বল আৰু 28,000 আঁঠুৱা প্ৰদান কৰা হয়। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে আজিৰে পৰা 12 জুনলৈ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযানৰ আয়োজন কৰিছে। এই অভিযানৰ উদ্দেশ্য হৈছে দেশৰ 700খন জিলাৰ প্ৰায় 1.5 কোটি কৃষকক কৃষি আৰু আনুষংগিক ক্ষেত্ৰসমূহৰ বিষয়ে সজাগ কৰা। অসমতো এই অভিযানত 26খন জিলাৰ 3,250খন গাঁও আৰু 5 লাখৰো অধিক কৃষকক সামৰি লোৱাৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে এই অভিযানৰ বাবে কৃষি বিভাগ, আনুষংগিক বিভাগ আৰু কৃষি বিজ্ঞানীসকলক লৈ 52টা গোট গঠন কৰা হৈছে। ওদালগুৰি জিলাৰ 2 নম্বৰ হাতঘৰীয়া গাঁৱত আজি পুৱতি নিশা বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু হয়। খাদ্যৰ সন্ধানত খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে হাতীগড় আৰু মাজুলী চাহ বাগিচাত আশ্ৰয় লৈ পুৱতি নিশা গাঁৱত প্ৰৱেশ কৰে। হাতীৰ গচকত ফুগ্নি মুণ্ডা নামৰ মহিলাগৰাকীৰ মৃত্যু হয় বুলি আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে কন্যা সন্তানৰ বিদ্যায়তনিক শিক্ষাৰ লগতে তেওঁলোকক আত্মৰক্ষাৰ ক্ষেত্ৰত শক্তিশালী কৰি গঢ়ি তোলাৰ বাবে ৰাণী লক্ষ্মীবাই আত্মৰক্ষা প্ৰশিক্ষণৰ জৰিয়তে বৰ্তমানলৈকে 10,05,000 কন্যাক সমৰ কলাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা উল্লেখ কৰি কয় যে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অধীনত 2024-25 বৰ্ষত 13,367খন বিদ্যালয়ক সামৰি লোৱা হৈছে। ইয়াৰ অধীনত ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলক কাৰাটে, জুডো আৰু টাইকোৱাণ্ডোৰ সমৰ কলাৰ 3 মহীয়া প্ৰশিক্ষণ প্ৰদান কৰা হয়। ওদালগুৰি জিলাৰ ডিমাকুচিৰ পশ্চিম পটলা বাৰাংগাবাৰী নিবাসী আদে বড়োৰ আজি পুৱা নিজ বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 85 বছৰ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।